এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ 31,486টা ভোটকেন্দ্ৰত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ পুনৰ অসমাগমন। তেজপুৰত আজি 6,561গৰাকী উদ্যোগীৰ মাজত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ধন বিতৰণ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন 237টা গোচৰৰ আজি শুনানি। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেটৰ যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত খেলত নেডাৰলেণ্ডছৰ বিৰুদ্ধে ভাৰতৰ 17 ৰানত জয়লাভ। ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ৰঙালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হ'ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পাছত কালি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে আয়োগে নিৰ্দিষ্ট সময়ত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। তেওঁ কয় যে অধিকাংশ ৰাজনৈতিক দলে এটা অথবা সৰ্বাধিক দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে। ৰাজনৈতিক দলসমূহে লগতে বহাগ বিহুৰ পূৰ্বে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে বুলিও তেওঁ জানিবলৈ দিয়ে।
বিহু আসাম কা মেৰে খিয়াল সে সবসে মহত্বপূৰ্ণ ফেষ্টিভেল হে অৰ বিহু কি তাৰিখো কো ধ্যান মে ৰখতে হুৱে হি চুনাৱ আয়োগ কুছ নিৰ্ণয় কৰেগা। আব ইয়ে কহ পানা অৰ ইয়ে আপকে সৱালো কা সাৰা জৱাব মে পিছলি বাৰ দে চুকা হু কি কিতনে ফেজেছ মে হোগা অৰ কব হোগা ইয়ে চুনাৱ আয়োগ ৱাপস জা কে নিৰ্ণয় কৰতা হে অৰ ইছমে কই সাৰে ফেক্টৰ্স হোতে হে। আপ নিশ্চিন্ত ৰহে জো ভি চুনাৱ আয়োগ কা নিৰ্ণয় হোগা ৱো মতদাতাওঁ কে হিত মে হি হোগা অৰ সংবিধান অৰ কানুন কে অনুৰূপ হি হোগা।
শ্ৰীকুমাৰে কয় যে ৰাজ্যত 5,75,000 লোকে এইবেলি প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ৰাজ্যত 31,486টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰে 27,711টা গ্ৰামাঞ্চলত আৰু 3,775টা নগৰ অঞ্চলত আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে 3,716টা কেন্দ্ৰ মহিলাই পৰিচালনা কৰিব। কোনো ভোটগ্ৰহণ কেন্দ্ৰত 1,200তকৈ অধিক ভোটদাতা নাথাকিব বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীকুমাৰে কয় যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভালেমান নতুন ব্যৱস্থা লোৱা হৈছে। সেই অনুসৰি ভোটদাতাসকলে ভোটগ্ৰহণ কেন্দ্ৰলৈ মোবাইল ফোন লৈ যাব পাৰিব আৰু প্ৰতিটো কেন্দ্ৰত মোবাইল ফোন ৰখাৰ বিশেষ ব্যৱস্থা থাকিব। EVMত প্ৰাৰ্থীসকলৰ ৰঙীন ফটোৰ লগতে নামসমূহ ডাঙৰকৈ লিখা থাকিব। অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু সেইবাবে ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন কৰা হোৱা নাই বুলি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী সূচী ঘোষণা কৰিছে। এই আসনকেইখনৰ বাবে অহা 26 ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 5 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 6 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 9 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইদিনা বিয়লি 5 বজাত ভোটগণনা কৰা হ'ব। 20 মাৰ্চৰ ভিতৰত নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকালৰ অহা 9 এপ্ৰিলত অন্ত পৰিব। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি সামৰণি পৰিব। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'বলগীয়া অধিৱেশনৰ অন্তিম দিনা আজি লেখানুদান সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হ'ব। শাসক আৰু বিৰোধী উভয় পক্ষই এই আলোচনাত অংশগ্ৰহণ কৰিব। বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান সন্দৰ্ভত প্ৰশ্নসমূহৰ উত্তৰ দিব। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অধিৱেশনত কেইবাটাও বিভাগৰ প্ৰতিবেদন দাখিল কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ'ব। শ্ৰীশ্বাহে আজি নিশাটো শিলচৰত কটোৱাৰ পাছত কাইলৈ কাছাৰ জিলাৰ 2টা কাৰ্যসূচীত অংশ ল'ব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ দিনৰ 10:30 বজাত নাথানপুৰৰ সীমান্ত চকী পৰিদৰ্শন কৰাৰ লগতে সীমামূৰীয়া অঞ্চলটোত গছপুলি ৰোপণ কাৰ্যসূচীতো অংশ ল'ব। তেওঁ দিনৰ 11:00 বজাত জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৰ নাথানপুৰ গাঁৱত আয়োজিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশ ল'ব। কাইলৈ তেওঁ ত্ৰিপুৰা ভ্ৰমণ কৰি আগৰতলাত থকা ইণ্ডোৰ প্ৰদৰ্শনী কেন্দ্ৰত আয়োজিত ভাষা সন্মিলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত পৰহিলৈ তেওঁ গুৱাহাটীৰ সৰু সজাইত CRPFৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। তেওঁ লগতে সোণাপুৰৰ কচুতলীত 10ম অসম আৰক্ষী বাহিনীৰ নতুন ছাউনীৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ সোণাপুৰ ভ্ৰমণৰ পূৰ্বে যোৱা নিশা 12 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে কচুতলীৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইপিনে দুদিনীয়া কাৰ্যসূচীৰে কংগ্ৰেছ নেত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ নিৰীক্ষণ কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীও আজি অসমলৈ আহিব। সাংসদ গান্ধীয়ে আজি গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰত আশীৰ্বাদ ল'ব। ইয়াৰ পাছত তেওঁ ৰাজীৱ ভৱনলৈ আহি দলীয় কাম কাজত ব্যস্ত হ'ব। নেত্ৰীগৰাকী আজি কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলৰ সৈতেও বৈঠকত মিলিত হ'ব। শ্ৰীগান্ধীৰ দুদিনীয়া ভ্ৰমণ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এইদৰে কয়।
माननीय प्रियंका गांधी जी जो स्क्रीनिंग कमेटी की चेयरमैन हैं और उनके साथ जो उनके तीन स्क्रीनिंग कमेटी के मेंबर्स हैं, तीन सीनियर ऑब्जर्वर्स हैं जिसमें श्री डीके शिवकुमार जी, भूपेश बघेल साहब, बंधु तिर्की जी गुवाहाटी आ रहे हैं। लगभग 10 बजे वो गुवाहाटी पहुंचेंगे। सीधा एयरपोर्ट से माँ कामाख्या मंदिर में जाने वाले हैं, वहां से आशीर्वाद लेंगे, आसाम की खुशहाली के लिए प्रार्थना करेंगे और सीधा वहां से प्रदेश कांग्रेस कमेटी का ऑफिस राजीव भवन आएंगे। वहां से दिन के 11 बजे से लेकर रात के 12 बजे तक विभिन्न पार्टी के जो हमारे कार्यकर्ता हैं, पार्टी के जो नेता हैं, ऑफिस बेयरर्स हैं, उनके साथ मीटिंग होगी। इस मीटिंग के अंदर ब्लॉक कांग्रेस कमेटी, जिला कांग्रेस कमेटी, एपीसीसी के ऑफिस बेयरर्स, फ्रंटल ऑर्गेनाइजेशन जिसमें महिला कांग्रेस है, सेवा दल है, यूथ कांग्रेस है, एनएसयूआई है, सेल्स एंड डिपार्टमेंट जिसमें एससी विभाग है, एसटी विभाग है, चाय बगान का विभाग है, आदिवासी विभाग है, लीगल विभाग है, बहुत सारे हमारे ऐसे 10-12 विभाग हैं जिनके साथ वो बैठक करेंगे।
দুদিনীয়া কাৰ্যসূচীৰে কালি অসমলৈ অহা বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই এই সন্মিলনত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি শোণিতপুৰ, বিশ্বনাথ আৰু দৰং জিলাৰ মুঠ 6,561গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে তেজপুৰৰ গৰদল কুমাৰগাঁও আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালেও অংশ ল'ব। মুখ্যমন্ত্ৰীৰ আজিৰ কাৰ্যসূচী সন্দৰ্ভত আমাৰ শোণিতপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে এইদৰে কয়।
তেজপুৰত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ ধনৰাশি বিতৰণ সমাৰোহ উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ অধীনত এক বিশাল ধনৰাশি বিতৰণ অনুষ্ঠান আয়োজন কৰা হৈছে। যুৱ সমাজৰ স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ আঁচনিৰ অধীনত আজি শোণিতপুৰ, দৰং আৰু বিশ্বনাথ জিলাৰ হিতাধিকাৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আজি এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানটো আজি দিনৰ 1:30 বজাত তেজপুৰৰ তৰাজান কুমাৰগাঁৱত অৱস্থিত গৰদল
এই আঁচনিৰ অধীনত কাইলৈ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ মুঠ 7,273গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে শিলচৰৰ ৰামনগৰৰ আই এছ বি টিত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায় আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালেও এই অনুষ্ঠানত উপস্থিত থাকিব। নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন 237টা গোচৰৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চালীৰ তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। 2024ৰ 19 মাৰ্চত তদানীন্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠত হোৱা শুনানিৰ পাছত এই গোচৰসমূহৰ শুনানি অনুষ্ঠিত হোৱা নাছিল। অসম সন্মিলিত মহাসংঘ, সদৌ অসম ছাত্ৰ সন্থা, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰত্যাহ্বান জনাইছিল। সংগঠনকেইটাৰ নেতৃবৰ্গ ইতিমধ্যে এই শুনানিৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আজি আৰম্ভ হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আকাশত কালি সন্ধিয়া জোন দেখা পোৱাৰ পাছত আজিৰে পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ পবিত্ৰ ৰমজান মাহ পালন কৰিছে। কেন্দ্ৰীয় হিলাল কমিটীয়ে কালি ৰমজানৰ কথা ঘোষণা কৰি অসমবাসীক শুভেচ্ছা জনাইছে। উল্লেখযোগ্য যে ৰমজান হৈছে ইছলামিক কেলেণ্ডাৰৰ 9ম মাহ আৰু এই পবিত্ৰ মাহৰ এমাহজোৰা উপবাসৰ অন্তত ঈদ উল ফিতৰ পালন কৰা হয়। বন বিভাগে ৰাজ্যত গছপুলি ৰোপণ কৰি অহাৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ঘনত্ব সৰ্বাধিক হৈছে বুলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি সদনত প্ৰকাশ কৰিছে। বিগত 2টা বৰ্ষত অসমৰ বন বিভাগে 4 কোটি গছপুলি ৰোপণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মৰি যোৱা গছপুলিৰ স্থানত নতুন গছপুলি ৰোপণ কৰাৰ বাবে বিভাগটোৱে পদক্ষেপ লৈছে। উচ্ছেদৰ বিৰোধিতা কৰা বিৰোধী পক্ষৰ বিধায়কসকলক শ্ৰীপাটোৱাৰীয়ে সমালোচনা কৰে। আনহাতে বিধায়ক মৃণাল শইকীয়াৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰীপাটোৱাৰীয়ে বৰষুণৰ পৰিমাণ কমি যোৱাৰ কাৰণে মানস আৰু কাজিৰঙাত গ্ৰাছলেণ্ড কম হোৱা বুলি সদৰি কৰাৰ লগতে এই ক্ষেত্ৰত বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আরোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত কাইলৈ আৰু পৰহিলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী নাট সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশিষ্ট সাহিত্যিক তথা চলচ্চিত্ৰ পৰিচালকগৰাকীৰ উপজা দিন উপলক্ষে ডঃ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসে সাহিত্যিকগৰাকীৰ সোঁৱৰণত গল্পকাৰ ডঃ নমিতা বৈশ্যক বঁটা প্ৰদান কৰিব। ইয়াৰ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। কাইলৈ বঁটা প্ৰদানৰ পাছতে সন্ধিয়া 6:30 বজাত নত সূৰ্যই মলয় গোস্বামী পৰিচালনাৰে আলি ডমোজাত শীৰ্ষক নাটখন মঞ্চস্থ কৰিব। পৰহিলৈ সন্ধিয়া চিগালৰ উদ্যোগত ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা আৰু বাহাৰুল ইছলামৰ পৰিচালনাৰে আকাশ নাটখন মঞ্চস্থ কৰা হ'ব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এৰ অন্তিমখন খেলত যোৱাবাৰৰ বিজয়ী ভাৰতে নেডাৰলেণ্ডছক 17 ৰাণত পৰাজিত কৰে। খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। শিৱম ডুবে 31টা বলত 66 ৰাণ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে নিৰ্ধাৰিত 20 অভাৰত 176 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে 3টা আৰু শিৱম ডুবে 2টা উইকেট লাভ কৰে। শিৱম ডুবেক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। অহা দেওবাৰে আহমেদাবাদত ভাৰতে ছুপাৰ 8 পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 3খনীয়া মহিলা T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কেনবেৰাত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ 1:45 বজাত আৰম্ভ হ'ব। ছিডনীত যোৱা দেওবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 9 উইকেটত পৰাজিত কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ দেৱহিত দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
অসমত বহাগ বিহুৰ পূৰ্বে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্বাচন আয়োগৰ ইংগিত, ডিব্ৰুগড়ত বিজেপিৰ পৃষ্ঠপোষক সন্মিলন, আসন্ন নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্য সৃষ্টি হোৱা নিৰ্বাচনী পৰিৱেশ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণকে ধৰি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইয়াৰে নিৰ্বাচনৰ সূচীকেন্দ্ৰিক বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত, বিহুৰ প্ৰতি লক্ষ্য ৰাখি অসমত নিৰ্বাচনৰ দিন ঠিৰাং কৰা হ'ব আৰু দ্য চেণ্টিয়েল কাকতে উইল ফাইনেলাইজ পল ডেট উইথ বিহু ইন মাইণ্ড, CEC জ্ঞানেশ কুমাৰ শিৰোনাম দিছে। আমাৰ অসম কাকতে চূড়ান্ত তালিকাত বাদ পৰা লক্ষাধিক ভোটাৰৰ 500 জনৰহে আপীল, বিহুৰ পূৰ্বে বিধানসভা নিৰ্বাচন আয়োগৰ ইংগিত শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। অসমীয়া খবৰকে ধৰি আজি প্ৰায়কেইখন কাকতে বাতৰিটোৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। অহা 16 মাৰ্চত দেশজুৰি হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচন আৰু অসমৰ 3খন আসনৰ বাবে হ'বলগীয়া প্ৰতিদ্বন্দ্বিতা বিষয়ক বাতৰি একোটা দৈনিক অসম আৰু দৈনিক অগ্ৰদূত কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে ডিব্ৰুগড়ত পৃষ্ঠপ্ৰমুখ সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, অসমত জয়ৰ হেট্ৰিকৰ লক্ষ্য বিজেপিৰ শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতেও বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ কালিৰ দিনটোৰ বিশেষ ঘটনাক্ৰমৰ উল্লেখেৰে দি আছাম ট্ৰিবিউন কাকতে কংগ্ৰেছ ৱাক আউট ইন এছেম্বলি ফৰ ডিছকোৱালিফিকেশ্যন অফ 2 of its MLAs শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ বাতৰিটো কেইবাখনো কাকতে আজি ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে।
কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংছত চলি থকা কাৰ্বি যুৱ মহোৎসৱৰ কালি তৃতীয় দিনা কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত হয়। কালি লংমিৰজেং মঞ্চত দুমাহী নৃত্য গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাৰ্বি যুৱক যুৱতী প্ৰদৰ্শন কৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান চাবলৈ মহোৎসৱস্থলীত দেশ বিদেশৰ পৰা দৰ্শকৰ আগমন হৈছে। নেপাল আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰদূতেও এই অনুষ্ঠান উপভোগ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ 31,486 ভোটকেন্দ্ৰত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। 3-দিনীয়া ভ্ৰমণসূচীৰে আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ পুনৰ অসম আগমন। তেজপুৰত আজি 6,561 উদ্যোগীৰ মাজত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ধন বিতৰণ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন 237টা গোচৰৰ আজি শুনানি। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেটৰ যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত খেলত নেডাৰলেণ্ডছৰ বিৰুদ্ধে ভাৰতৰ 17 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।